এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংকুৰিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেনজিছ কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতৰোহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ৰূপামণিগড়ে 2020 চনত ভাৰত তিব্বতীয় সীমান্ত বাহিনীত জোৱান হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰজীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে সহস্ৰাধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। উৎকোচলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকসকলে যোৱা 3 দিন ধৰি চলোৱা অভিযানত 1,66,00,000 অধিক নগদ ধন জব্দ কৰিছে। অভিযুক্ত দাসৰ বেলতলাৰ বাসগৃহৰ পৰা 48,38,150 টকা জব্দ কৰাৰ পাছত কালি অভিযুক্ত বিষয়াগৰাকীৰ নামত থকা আন এটা ফ্লেটত আৰক্ষীয়ে পুৱতি নিশা পৰ্যন্ত অভিযান চলাই 1,18,30,000 টকা জব্দ কৰে। ইপিনে সঞ্চালকালয়ৰ অনুসন্ধানত অভিযুক্ত দাসৰ বহু সা সম্পত্তি থকাৰ তথ্য উদ্ধাৰ হৈছে। এই সন্দৰ্ভত দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকালয়ৰ উপ মহাপৰিদৰ্শক বেদান্ত মাধৱ ৰাজকোৱাই কয় যে অভিযুক্ত দাসৰ ৰহাত 1 বিঘা, হোজাইত 4 কঠা 1 লেচা, গুৱাহাটীত 2টা ফ্লেট, গুৱাহাটীতে 1টা স্থানত 1 কঠা 67 লেচা আৰু আন এটা স্থানত 1 কঠা 10 লেচা ভূমি আছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূমি সম্পত্তিৰ নথি পত্ৰ জব্দ কৰা হৈছে। ইপিনে লাচিত কুমাৰ দাসৰ ৰুক্মিণী গাঁৱৰ ACS কলনীৰ এপাৰ্টমেণ্টত সঞ্চালকালয়ে আজি পুনৰ অভিযান চলায়। এই অভিযানত অভিযুক্ত বিষয়াগৰাকীৰ অনুজ্ঞাপত্ৰ থকা পিষ্টল, কেইবাখনো বেংকৰ পাছবুক, বহু ভূমিকৰ নথি পত্ৰ জব্দ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰহিলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰে বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাকৰিগুৰিস্থিত সশস্ত্ৰ সীমাবলৰ 54 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত আজি বাহিনীটোৰ 4ৰ্দশ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ DIG হেমেন বসন্ত কুমাৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঘণ্টীৰ চন্দ্ৰ ডেকাৰ আজি বাৰ্ধক্যজনিত কাৰণত তেওঁৰ কাইকিয়াপাৰৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। তেওঁ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি 2009 চনত অৱসৰ গ্ৰহণ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে পঞ্জাৱ কিংছক জয়ৰ বাবে 197 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 196 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।